এই আকাশবাণী গুৱাহাটী ডিব্ৰুগড় বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত শিৱসাগৰত চৰাইদেউ আৰু শিৱসাগৰ জিলা বিজেপিৰ বিশেষ সাংগঠনিক সভা, ভাৰতীয়াক আন্দোলনৰ শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষ কাৰ্যসূচী, ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ পাৰত অবৈধভাৱে ঘৰ সাজি বাস কৰি থকা কেইবাটাও পৰিয়ালৰ বাসগৃহত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান আৰু ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টটেগ আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি তিনিগৰাকী লোকৰ সাক্ষ্য প্ৰদান। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আজি শিৱসাগৰত চৰাইদেউ আৰু শিৱসাগৰ জিলা বিজেপিৰ বিশেষ সাংগঠনিক সভাত অংশগ্ৰহণ কৰি দলৰ ভৱিষ্যৎ কাৰ্যসূচীৰ ৰূপৰেখা দাঙি ধৰে। নিৰ্বাচনত লাভ কৰা জনাদেশৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিকৰ পৰা বুথ পৰ্যায়লৈকে কাৰ্যকৰ্তাসকলোৰে সৈতে মত বিনিময় কৰা হৈছে বুলি তেওঁ সভাত প্ৰকাশ কৰে। দলীয় কাৰ্যকৰ্তাসকলক অধিক সক্ৰিয় কৰাৰ উদ্দেশ্যে দলটোৱে মণ্ডল আৰু জিলা পৰ্যায়ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব বুলি তেওঁ কয়। সাংগঠনিক সভাৰ পাছত ৰাজ্যিক সভাপতিগৰাকীয়ে শিৱসাগৰ নগৰৰ কালীপ্ৰসাদ সোঁৱৰণী সভাগৃহত এখন সংবাদমেল সম্বোধন কৰে। প্ৰধানমন্ত্ৰী মোদীৰ 12 বছৰীয়া কাৰ্যকাল উপলক্ষে 10 জুলাইৰ পৰা এলানি কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি তেওঁ সংবাদমেলত প্ৰকাশ কৰে। এই কাৰ্যসূচীসমূহৰ ভিতৰত গছপুলি ৰোপণ, যোগ দিৱস পালন আৰু ৰাইজৰ সৈতে ব্যাপক সংযোগ অভিযান অন্তৰ্ভুক্ত হ'ব বুলি তেওঁ কয়।
আমি বিগত বিধানসভা নিৰ্বাচনৰ পাছত অসমৰ জনগণে যি জনাদেশ দিলে বা ব্যাপক জনাদেশ দিলে, ঐতিহাসিক যি আমাৰ সফলতা, সেই সফলতাৰ পিছত আমি আমাৰ দলীয় সংগঠন তৃণমূল পৰ্যায়ত বুথৰ পৰা আৰম্ভ কৰি ৰাজ্যিক স্তৰলৈকে আৰু অধিক জনমুখী শক্তিশালী কৰাৰ বাবে আমি জিলাই জিলাই বা 2-3খন জিলাক সামৰি একোখন বিশেষ সাংগঠনিক বৈঠকৰ আমি আয়োজন কৰিছো আৰু এই সাংগঠনিক বৈঠকৰ যি আৰম্ভণি আমি উজনি অসমৰ পৰা আৰম্ভ কৰিছো।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী চাকৰি বা পেঞ্চন লাভ নকৰা মুক্তি যুঁজাৰুসকলৰ পৰিয়ালবৰ্গলৈ ৰাজ্য চৰকাৰে সহায় আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰে। কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে অসম মুক্তি যুঁজাৰু সন্মিলনৰ উদ্যোগত আৰু ৰাজ্য চৰকাৰৰ সহযোগত আজি গুৱাহাটীৰ ৰূপনগৰৰ স্বতন্ত্ৰ সেনানী ভৱনত শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই আশ্বাস দিয়ে। ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে শ্বহীদ কুশল কোঁৱৰ এগৰাকী ব্যক্তিয়েই নহয়, বৰং দেশপ্ৰেম, ত্যাগ আৰু অপৰিসীম সাহসৰ জীৱন্ত প্ৰতীক আছিল। তেওঁৰ জীৱনগাথাই আজিও প্ৰতিটো প্ৰজন্মক দেশপ্ৰেমৰ অনন্য অনুপ্ৰেৰণা যোগাই আহিছে। তেওঁ কয় যে দেশমাতৃৰ মুক্তিৰ বাবে কুশল কোঁৱৰৰ আত্মোৎসৰ্গৰ গৌৰৱগাথাই আমাৰ জাতীয় চেতনাক চিৰকাললৈ উদ্বুদ্ধ কৰি ৰাখিব। ইপিনে মহানগৰীৰ নেহৰু উদ্যানত আয়োজিত অনুষ্ঠানত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱা উপস্থিত থাকে। স্বাধীনতা সেনানী তথা 1942 চনৰ ভাৰতীয়াক আন্দোলনৰ শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন কৰা হৈছে। ভাৰতীয়াক আন্দোলনৰ সময়ত গোলাঘাট জিলাৰ সৰুপথাৰত ৰেল দুৰ্ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত স্বাধীনতা সেনানীগৰাকীক ব্ৰিটিছ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মৃত্যুদণ্ডৰ হুকুম দিছিল। 1943 চনৰ আজিৰ দিনটোতে কুশল কোঁৱৰক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচি দিয়া হৈছিল। অহিংস নীতিৰে স্বাধীনতা আন্দোলনত যোগ দিয়া সেনানীগৰাকী গোলাঘাট জিলা কংগ্ৰেছৰ সম্পাদকৰ দায়িত্ব পালন কৰিছিল। ৰাজ্যৰ বিভিন্ন প্ৰান্তত জিলা প্ৰশাসনসমূহে অবৈধ দখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে। ডিব্ৰুগড় জিলা প্ৰশাসনে আজি ব্ৰহ্মপুত্ৰৰ পাৰত অবৈধভাৱে ঘৰ সাজি বাস কৰি থকা কেইবাটাও পৰিয়ালৰ বাসগৃহত উচ্ছেদ চলায়। এই অভিযানৰ ফলত অঞ্চলবোৰত সঘনাই সংঘটিত হৈ থকা অসামাজিক কাৰ্যকলাপ আৰু মাদক দ্ৰব্যৰ প্ৰচলন ৰোধ হ'ব বুলি স্থানীয় লোকসকলে আশা প্ৰকাশ কৰিছে। গুৱাহাটী মহানগৰীৰ বৰঝাৰ বিমান বন্দৰৰ সমীপতো আজি জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলায়। প্ৰশাসনে চৰকাৰী ভূমিত অবৈধভাৱে গঢ়ি উঠা প্ৰায় 50খন ব্যৱসায়িক প্ৰতিষ্ঠান ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি তিনিগৰাকী লোকে সাক্ষ্য প্ৰদান কৰে। আজি সাক্ষ্য গ্ৰহণৰ বাবে ৰাহুল গোস্বামী, ৰাজ গোস্বামী, দীপাংকৰ ঠাকুৰীয়া আদালতত উপস্থিত হয়। এই গোচৰত প্ৰথমে এজাহাৰকাৰীসকলক সাক্ষ্য গ্ৰহণৰ বাবে মতা হৈছে বুলি চৰকাৰী অধিবক্তা জিয়াউৰ কামাৰে মন্তব্য কৰে। তেওঁ কয় যে পৰৱৰ্তী পৰ্যায়ত চিকিৎসা বিভাগৰ সাক্ষীসকলক মতা হ'ব। তাৰ পৰৱৰ্তী পৰ্যায়ত ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াসকলৰ সাক্ষ্য লোৱা হ'ব বুলিও তেওঁ কয়। এই সন্দৰ্ভত সাংবাদিকসকলৰ আগত অধিবক্তাগৰাকীয়ে এইদৰে কয়।
আজি আমাৰ 4জন মাতিছো, 3জন এতিয়া সাক্ষাৎদান চলি আছে, 3rd নম্বৰজন আজি ৰাতিপুৱা আমি আৰম্ভ কৰিছিলো দীপাংকৰ, যাৰ কোৰ্টৰ সাক্ষী নম্বৰ 13 আছিল আৰু 14 নম্বৰ আছিল রাহুল গোস্বামী যোরহাটের বার এসোসিয়েশনের লয়ার হয়, রাজ গোস্বামী বোলা সাকি জন চলি আছে। সো সেই কারণে এটা রাহুল গোস্বামী যখন উকিল আছে যথেষ্ট ভাল সাকি দিয়ে গেছে আর সব প্রশ্নের সঠিক উত্তর দিছে। এটা কেস এটা এস্টাবলিশ করব হলে প্রথমে এজারকারীর ভার্সন খিনি সদায় আগে আহি যাব লাগে, কোনো বাধা নিয়ম নাই। এই আমার প্রসিকিউশন তো আমার একটা স্ট্রেটেজিক মুভমেন্ট হিসাবে আমি ম্যাপ এখন ড্র করে লইছো।
উল্লেখযোগ্য যে সিঙ্গাপুরত জুবিন গার্গৰ ৰহস্যজনক মৃত্যুৰ পাছতে ঘটনাৰ উচিত তদন্ত বিচাৰি ৰাজ্যৰ বিভিন্ন থানাত ভালেসংখ্যক এজাহাৰ দাখিল কৰা হৈছিল। যিসকল লোকে এই এজাহাৰ দাখিল কৰিছিল সেইসকল লোকৰে যোৱা 8 জুনৰ পৰা আদালতে সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন কৰি আহিছে। অহা 20 জুন পৰ্যন্ত এই এজাহাৰকাৰীসকলৰ আদালতে সাক্ষ্য গ্ৰহণ কৰিব। আমাৰ আগৰ বাতৰিতে উল্লেখ কৰা হৈছে যে জুবিন গার্গৰ মৃত্যুৰ গোচৰত মুঠ সাক্ষী হৈছে 394 জন। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাজ্যৰ চাৰিবিধ সাংস্কৃতিক আৰু কাৰুশিল্পজাত সামগ্ৰীয়ে জি আই টেক অৰ্থাৎ ভৌগোলিক সূচাংক লাভ কৰিছে। শেহতীয়াকৈ ভৌগোলিক সূচক পঞ্জীয়ে মহৰ শিঙৰ পেপা, বাঁহ শিল্প, কাৰ্বি আংলঙৰ হস্ততাঁত শিল্প আৰু দেউৰী সম্প্ৰদায়ৰ হস্ততাঁত শিল্পক স্বীকৃতি প্ৰদান কৰিছে। ইয়াৰ লগে লগে ৰাজ্যৰ থলুৱা কাৰুশিল্প আৰু সাংস্কৃতিক পৰিচয়ৰ বৈচিত্ৰপূৰ্ণ দিশসমূহ উদ্ভাসিত হোৱাত সহায়ক হৈ পৰিব। নতুনকৈ ভৌগোলিক সূচাংক লাভ কৰা এই চাৰিবিধ সামগ্ৰীয়ে জনজাতীয় ঐতিহ্য, সংগীত বিজ্ঞান আৰু প্ৰাকৃতিক সম্পদৰ কাৰুশিল্পৰ বৰ্ণাঢ্য দিশ সামৰি লৈছে। এই স্বীকৃতি লাভৰ প্ৰক্ৰিয়াত ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক নাবাৰ্ডৰ অসম শাখাই সহায় কৰিছে। নাবাৰ্ডৰ অসম শাখাৰ মুখ্য প্ৰবন্ধক লোকেন দাসে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয় যে ঐতিহ্য সংৰক্ষণৰ গুৰুত্বৰ লগতে কাৰুশিল্পীসকলৰ অৰ্থনৈতিক বহন ক্ষমতা নিশ্চিত কৰাৰ বাবে নাবাৰ্ডে ভৌগোলিক সূচাংক প্ৰমাণ পত্ৰ লাভ প্ৰক্ৰিয়াক সমগ্ৰভাৱে সমৰ্থন যোগাই আহিছে। এই স্বীকৃতিয়ে সামগ্ৰীসমূহৰ পৰিচয় আৰু নিৰ্ভৰযোগ্যতা সুদৃঢ় কৰাই নহয় বৰং ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ বজাৰ লাভৰ সম্ভাৱনা বৃদ্ধি কৰিব বুলি নাবাৰ্ডৰ অসম শাখাৰ মুখ্য প্ৰবন্ধকগৰাকীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে নাবাৰ্ডৰ সহযোগত অসমৰ ভৌগোলিক সূচাংক লাভ কৰা সামগ্ৰীৰ সংখ্যা 12লৈ বৃদ্ধি পালে। এই স্বীকৃতি পোৱাৰ ফলত এনে সামগ্ৰীসমূহৰ বিনা অনুমতিত অনুকৰণ আৰু অপব্যৱহাৰৰ বিৰুদ্ধে আইনী সুৰক্ষা লাভ কৰিব। কামৰূপ মহানগৰ জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণে ইতিপূৰ্বে ভূমিস্খলন প্ৰৱণ এলেকা হিচাপে চিনাক্ত কৰা 366টা স্থানৰ বাসিন্দাসকলৰ বাবে জৰুৰী সতৰ্কবাণী জাৰি কৰিছে। প্ৰাধিকৰণে এনে স্থানৰ নাগৰিকসকলক আগতীয়াকৈ সাৱধানতা অৱলম্বন কৰাৰ বাবে সামাজিক মাধ্যমৰ জৰিয়তে পাহাৰীয়া অঞ্চলৰ জনসাধাৰণক আহান জনাইছে। বিশেষকৈ নৰকাহুৰ পাহাৰক অন্যতম স্পৰ্শকাতৰ স্থান হিচাপে চিহ্নিত কৰি তাৰ বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে। দুৰ্যোগ প্ৰশমন বিভাগে চিনাক্ত কৰা অঞ্চলভিত্তিক ভূমিস্খলন প্ৰৱণ স্থানসমূহৰ ভিতৰত ফটাহিলৰ 5টা স্থান, গৰভাংগাৰ 9টা, গোটানগৰৰ 7টা, হেঙৰাবাৰীৰ 30টা, জালুকবাৰী লংকেশ্বৰৰ 2টা, কাহিলিপাৰাৰ 25টা, কালাপাহাৰৰ 7টা, কামাখ্যা নীলাচলৰ 5টা, খানাপাৰাৰ 30টা, খাৰকুলিৰ 37টা, কইনাধৰৰ 5টা, মালিগাঁৱৰ 8টা, নৱগ্ৰহৰ 6টা, নৰকাহুৰৰ 14টা, নাৰেংগীৰ 31টা, নুনমাটিৰ 40টা, শান্তিপুৰৰ 20টা, শৰণীয়াৰ 5টা, শুক্ৰেশ্বৰৰ 1টা আৰু সোণচালিৰ 77টা স্থান আছে। যিকোনো জৰুৰীকালীন পৰিস্থিতি বা ভূমিস্খলনৰ খবৰ দিবলৈ জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ বিনামূলীয়া নম্বৰ 1077 পোনপটীয়াকৈ যোগাযোগ কৰিবলৈ কোৱা হৈছে। প্ৰশাসনে যিকোনো পৰিস্থিতিৰ মুখামুখি হবলৈ ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ দলসমূহক সাজু কৰি ৰাখিছে। শোণিতপুৰ জিলা আৰু ছেছন আদালতে আজি দুটাকৈ গোচৰৰ গুৰুত্বপূৰ্ণ ৰায়দান কৰে। ন্যায়াধীশ কৌশিক হাজৰিকাই হত্যাৰ গোচৰত মিলন কৰ্মকাৰ নামৰ এজন লোকক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে। আনহাতে ধৰ্ষণৰ গোচৰত জিতেন কুমাৰক 4 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহে। অসম প্ৰশাসনিক সেৱাৰ বিষয়া দামোদৰ বৰ্মনে আজি অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক হিচাপে যোগদান কৰে। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যৰ সভাগৃহত আয়োজিত এটি অনুষ্ঠানত উপাচাৰ্যসহ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই পঞ্জীয়কগৰাকীক শুভেচ্ছা জনায়। ৰাজ্যৰ লোক নিৰ্মাণ বিভাগৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ উন্নত পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত বৰপেটা সমষ্টিত বিধায়ক দীপক কুমাৰ দাসে আজি 17টা পথৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে। ইয়াৰে প্ৰথম কাৰ্যসূচী হিচাপে তেওঁ বৰপেটা চহৰৰ ৰাখালথান আৰু ৰামৰাই ষ্টেডিয়াম সংযোগী 2টা পথৰ নিৰ্মাণ কাৰ্যৰ উদ্বোধন কৰে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত শিৱসাগৰত চৰাইদেউ আৰু শিৱসাগৰ জিলা বিজেপিৰ বিশেষ সাংগঠনিক সভা। ভাৰতীয়াক আন্দোলনৰ শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষ কাৰ্যসূচী। ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ পাৰত অবৈধভাৱে ঘৰ সাজি বাস কৰি থকা কেইবাটাও পৰিয়ালৰ বাসগৃহত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান আৰু ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি 3গৰাকী লোকৰ সাক্ষ্য প্ৰদান। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6:45 বজাত। নমস্কাৰ।